চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আশা কৰোঁ আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটোও নিয়মিতভাৱে শুনি আছে। এই ভক্তিবচন অনুষ্ঠান আপোনালোকৰ বাবেই, কিন্তু এই অনুষ্ঠান আপোনালোকে শুনি থকা বুলি গম পালেহে আমাৰ ভাল লাগিব। আৰু আপোনালোকে শুনি থকা বুলি আমি কেনেকৈ গম পাম যদিহে আপোনালোকে আমাক নজনায়? গতিকে আমি অনুৰোধ কৰিছো, অনুগ্ৰহ কৰি আমালৈ দুষাৰিমান চিঠি লিখি পঠিয়াবচোন। আমালৈ চিঠি পত্ৰ লিখোঁতে কিন্তু আপোনাৰ নাম আৰু ঠিকনা স্পষ্টকৈ সম্পূৰ্ণকৈ লিখি পঠিয়াবলৈ যেন নাপাহৰে। আহক, বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ আশীষ বিচাৰি তোমাৰ চৰণত নিবেদন কৰিছো পিতা, কিয়নো তুমি আমাৰ প্ৰাৰ্থনা শুনোতা অনুগ্ৰহশীল কৰুণাময় ঈশ্বৰ। তুমি আমালৈ তোমাৰ প্ৰেমৰ প্ৰমাণ দিছা, আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান দিয়াৰ দ্বাৰা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো যদি নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথম ৰাজাবলী নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছো। আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰথম ৰাজাবলী পুস্তকখনৰ 2 নম্বৰ অধ্যায়টোত চালো, ছলোমন ৰজাই ৰাজপাটত উঠা আৰু দেউতাক দায়ুদৰ পৰামৰ্শৰ দৰে বিশ্বাসঘাতক আৰু ৰাজদ্ৰোহী শত্ৰুসকলক এজন এজনকৈ আঁতৰ কৰি তেওঁৰ ৰাজসিংহাসন নিষ্কণ্টক কৰাৰ কথা। এতিয়া আমি 3 আৰু 4 নম্বৰ অধ্যায়ত পাম ছলোমন ৰজাই প্ৰজ্ঞাৰ বাবে ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা কৰা আৰু ঈশ্বৰেও তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দান কৰাৰ বিষয়ে। 3 নম্বৰ অধ্যায়ৰ 5 পদত আমি পাওঁ যে সপোনত ঈশ্বৰে ছলোমনক কৈছিল, মই তোমাক কি বৰ দিব লাগে তাক খোজা। তেতিয়া ছলোমন ৰজাই কি বৰ খুজিলে জানেনে? হয়, তেওঁ ঈশ্বৰৰ পৰা প্ৰজ্ঞাকেই ভিক্ষা কৰিলে। আমি জ্ঞান শব্দৰ ঠাইত প্ৰজ্ঞা শব্দটোহে ব্যৱহাৰ কৰিম, কাৰণ ইংৰাজীত যেনেকৈ নলেজ আৰু উইজডম বোলা শব্দ দুটাৰ অৰ্থৰ পাৰ্থক্য আছে, আমাৰ অসমীয়াৰো জ্ঞান আৰু প্ৰজ্ঞা বোলা শব্দ দুটাৰ মাজত অৰ্থৰ নিশ্চয় পাৰ্থক্য আছে। ছলোমনে ঈশ্বৰৰ পৰা যিটো ভিক্ষা কৰিছিল সেইটো আছিল উইজডম, বা অসমীয়াতে আমি প্ৰজ্ঞা বুলি কওঁ। সেয়ে নলেজ বা অসমীয়াতে জ্ঞান নহয়। ছলোমনে ঈশ্বৰৰ পৰা এই প্ৰজ্ঞা ভিক্ষা কৰিছিল জাতিটোক যাতে সঠিকভাৱে শাসন কৰিব পাৰে। তেওঁৰ এনে নিস্বাৰ্থ অনুৰোধত ঈশ্বৰ ইমানেই সন্তুষ্ট হৈছিল যে ছলোমনে যিমান প্ৰজ্ঞাৰ অধিকাৰী হোৱাৰ আশা কৰিছিল তাতকৈ অধিক প্ৰজ্ঞা ঈশ্বৰে ছলোমনক দান কৰিছিল। প্ৰজ্ঞা দান কৰাৰ উপৰিও ঈশ্বৰে তেওঁক পৰ্যাপ্ত ধন সম্পত্তি আৰু সন্মান দান কৰিছিল। এটি সন্তানক লৈ 2 তিৰোতা মানুহে মাতৃত্ব দাবী কৰাৰ ক্ষেত্ৰত প্ৰকৃত মাতৃগৰাকীক বাছি উলিওৱাত ছলোমনে যিদৰে বিচাৰ কৰিছিল তাৰ পৰা স্পষ্টৰূপে জনা যায় যে ঈশ্বৰে তেওঁক এখন প্ৰজ্ঞাপূৰ্ণ আৰু ভালদৰে পৰিস্থিতি আৰু বিষয়সমূহ বুজিব পৰা অন্তৰ দান কৰিছিল। এতিয়া আমি 3 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ দুটা পাঠ কৰি দিছো, শুনিব। আৰু ছলোমনে মিছৰৰ ফৰৌন ৰজাৰ লগত মিতিৰ পাতি ফৰৌনৰ জীয়েকক বিয়া কৰি আনি নিজৰ গৃহ, যিহোৱাৰ গৃহ আৰু জিৰচালেমৰ চাৰিওফালৰ গড় নিৰ্মাণ কৰা নোহোৱালৈকে তেওঁক দায়ুদৰ নগৰত ৰাখিলে। কেৱল লোকসকলে নানা ওখ ঠাইত বলিদান কৰিছিল, কাৰণ সেই কাললৈকে যীহোৱাৰ নামৰ উদ্দেশ্যে কোনো গৃহ নিৰ্মাণ কৰা নাছিল। ছলোমন ৰজা হোৱাৰ পাছত তেওঁ প্ৰথমে কৰা কামবোৰৰ ভিতৰত ইজিপ্তৰ ৰজা ফৰৌনৰ এজনী জীয়েকক বিয়া কৰোৱাটো এটা কাম আছিল। তেওঁৰ বিবাহৰ দ্বাৰাই তেওঁ ইজিপ্তৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। বিজাতীয় তিৰোতা বিয়া কৰি তেওঁ ডাঙৰ ভুল কৰিছিল আৰু সেয়া যে তেওঁৰ ভুল হৈছিল সেইটো প্ৰকাশ পাইছিল। আপুনি নিশ্চয় পাহৰা নাই যে মহিলাসকলৰ দৰবাৰতেই চলোমন ডাঙৰ দীঘল হৈছিল। দেউতাক দায়ুদৰ দৰে তেওঁৰ জীৱনৰ সৈতে পৰিচয় নাছিল, দেউতাকৰ দৰে তেওঁৰ আধ্যাত্মিক দক্ষতাও নাছিল, নাইবা ঈশ্বৰৰ বাবে সিমান এটা হাবিয়াসো নাছিল। ফৰৌনৰ জীয়েকজনীক বিয়া কৰোৱাৰ পাছতহে চলোমনে ঈশ্বৰৰ পৰা প্ৰজ্ঞা ভিক্ষা কৰিছিল। ফৰৌনৰ জীয়েকজনীক বিয়া কৰাৰ পূৰ্বেই যদি তেওঁ সেই প্ৰজ্ঞা ঈশ্বৰৰ পৰা বিচাৰিলেহেঁতেন, তেওঁ নিশ্চয় সেই ডাঙৰ ভুল নকৰিলেহেঁতেন। দায়ুদ ৰজাৰ ৰাজত্বৰ পাছত কিছুকাল কোনো যুদ্ধ বিগ্ৰহ নাছিল। উচ্চ স্থানবোৰত মানুহবিলাকে বলিদান উৎসৰ্গ কৰিবলৈ আৰম্ভ কৰিছিল। সেয়া আচলতে বিজাতীয় লোকৰ বলিদান উৎসৰ্গ কৰাৰ দস্তুৰ আছিল, আৰু এয়া আছিল এক প্ৰকাৰ মূৰ্তিপূজা। 3-4 পদ পাঠ কৰোঁ হওক। চলোমনে তেওঁৰ দেউতাক দায়ুদৰ বিধি অনুসাৰে আচৰণ কৰি জিহুৱাক প্ৰেম কৰিছিল। কেৱল ওখ ঠাইত তেওঁ বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল, আৰু ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিয়নলৈ গ'ল, কিয়নো সেয়ে আটাইতকৈ প্ৰধান ওখ ঠাই আছিল। বিজাতীয় লোকে বলিদান কৰা ঠাই বা যজ্ঞবেদীবোৰত বলিদান কৰিবলৈ আৰু ধূপ কাঠি জ্বলাবলৈ প্ৰস্তুত আছিল, যিটো তেওঁৰ দেউতাক দায়ুদে কেতিয়াও নকৰিলেহেঁতেন। ঈশ্বৰক প্ৰেম কৰিছিল যদিও দেউতাক দায়ুদৰ নিচিনা তেওঁৰ ঈশ্বৰ প্ৰেম ইমান গভীৰ নাছিল। তেওঁ দেউতাকৰ বিধিৰ দৰে চলিছিল ঠিকেই, কিন্তু তেওঁ যিবোৰ ভুল কাম কৰি আহিছে সেইবোৰেই প্ৰমাণ কৰে যে ঐশ্বৰিক কথাত তেওঁ গভীৰভাৱে গুৰুত্ব আৰোপ কৰা নাছিল। 5 গিবিয়নতে জিহুৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে আৰু ঈশ্বৰে ক'লে, মই তোমাক কি বৰ দিব লাগে তাক খোজা। ৰাতি সপোনত চলোমনক ঈশ্বৰে দেখা দিছিল। ঈশ্বৰে আজিও সপোনত মানুহক দেখা দিয়েনে? আমাৰ বিশ্বাস সঁচাকৈয়ে যদি প্ৰয়োজন হয় তেওঁ সপোনত দেখা দিব পাৰে, কিন্তু আচলতে আজি ঈশ্বৰে মানুহক কিবা ক'বলৈ হ'লে তেওঁৰ পবিত্ৰ বচন বাইবেলৰ যোগেদিয়েই কথা কয়। চলোমনৰ সময়ত ঈশ্বৰৰ সমস্ত বচন লিখিত আকাৰত মানুহৰ হাতত নাছিল, সেয়ে ঈশ্বৰে চলোমনক সপোনত দেখা দি যি বৰ খুজিবলৈ ইচ্ছা কৰিছিল তাকে খুজিবলৈ কৈছিল। বৰ খোজাত নিৰ্বাচন কৰাৰ সুবিধা ঈশ্বৰে চলোমনকে দিছিল। তেওঁ কি বৰ খুজিছিল? তেওঁ যে ঈশ্বৰৰ পৰা প্ৰজ্ঞাকেই বিচাৰিব, তাৰ পৰা এই ইংগিতকেই পোৱা যায় যে ঈশ্বৰে প্ৰজ্ঞা দান কৰাৰ পূৰ্বেই চলোমন প্ৰজ্ঞাপূৰ্ণ ব্যক্তি আছিল। প্ৰিয় শ্ৰোতা, যি বৰ চলোমনে ঈশ্বৰৰ পৰা বিচাৰে তাকে দিবলৈ ঈশ্বৰে কওঁতেই তেওঁ জানিছিল যে চলোমনৰ জীৱনত নিশ্চয় কিবা অভাৱ আছে। ঈশ্বৰৰ লোকৰূপে জীৱন ধাৰণ কৰিবলৈ সম্পূৰ্ণ আধ্যাত্মিক সম্বল তেওঁৰ নাছিল। কিন্তু কথা হ'ল, আমাৰ মাজত এনে কোনো আছে যিয়ে যোগ্যৰূপে খ্ৰীষ্টীয় জীৱন যাপন কৰিব পাৰে? আপুনি বাৰু সম্পূৰ্ণ শুদ্ধ সিদ্ধ খ্ৰীষ্টীয় জীৱন ধাৰণ কৰিব পাৰেনে? নাই, আমি কোনেও শুদ্ধ আৰু সিদ্ধ খ্ৰীষ্টীয় জীৱন ধাৰণ কৰিব নোৱাৰোঁ। আৰু আমি জানো কেতিয়াবা পাৰিম এনে শুদ্ধ সিদ্ধ জীৱন যাপন কৰিবলৈ। সেয়ে আমি জীৱন যাপন কৰাৰ শুদ্ধতাত প্ৰভুৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হয়। সেইকাৰণে প্ৰভুৱেই আমাৰ জীৱনত স্থান লৈ তেওঁৱেই সেই জীৱন যাপন কৰিব বিচাৰে। সেইকাৰণেই চলোমন ৰজাই প্ৰজ্ঞা কামনা কৰোঁতে ঈশ্বৰ সন্তুষ্ট হৈছিল, কাৰণ চলোমনৰ হৈ ঈশ্বৰে নিজেই চলোমনৰ জীৱন পৰিচালনা কৰিব পাৰিব। চলোমনৰ দৰে আমিও আমাৰ জীৱনৰ অভাৱ দেখা পাব লাগে, আৰু সেই অভাৱ পূৰ্ণ কৰাৰ বৰ আমি প্ৰভুৰ পৰা ভিক্ষা কৰি ল'ব জানিব লাগে। আচলতে গোটেই মানৱ জাতিলৈকে ঈশ্বৰে এটা বৰ আগবঢ়াইছে, যি বৰ বিনামূল্যে তেওঁ আগবঢ়াই আছে, আৰু সেই বৰ হৈছে তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেৰে আগবঢ়োৱা পৰিত্ৰাণৰ বৰ। সেই বৰ মানুহে কেৱল গ্ৰহণহে কৰিব লাগে। তাত মানুহৰ নিজৰ ধাৰ্মিকতা, নিজৰ গুণৰ কোনো গুৰুত্ব নাই। মানুহে নিজকে পাপী বুলি স্বীকাৰ কৰি, নিজকে উদ্ধাৰ কৰাৰ অসমৰ্থ বুলি স্বীকাৰ কৰি সেই বৰ গ্ৰহণ কৰিব লাগে, আৰু লগে লগে মানুহে পৰিত্ৰাণ লাভ কৰিব পাৰে। সেই বৰ আপুনি বাৰু গ্ৰহণ কৰিছেনে? 6 তেতিয়া চলোমনে ক'লে, তোমাৰ দাস মোৰ পিতৃ দায়ুদে তোমাৰ দৃষ্টিত সত্যতাৰে, ধাৰ্মিকতাৰে আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, তুমি তেওঁক তাৰ দৰেই অতিশয় দয়া কৰিলা, যে আজিৰ দিনা তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰ দিলা। ইয়াৰ মূল অৰ্থটো হৈছে যে দায়ুদৰ নিচিনা চলোমন হ'ব নোৱাৰিব, নাইবা তেওঁৰ নিচিনা হ'বলৈকো তেওঁ যোৱা নাই, কিন্তু তেওঁৰ পিতৃ দায়ুদৰ ৰাজসিংহাসনহে তেওঁ পূৰ্ণ কৰিব ওলাইছে, যিখনৰ বাবে তেওঁ বাস্তৱিকতেই অযোগ্য। 7 আৰু 8 নম্বৰ পদত চলোমনৰ অযোগ্যতাৰ উপলব্ধি মন কৰিবলগীয়া। পিতৃ দায়ুদৰ তুলনাত তেওঁ নিজকে এজন সৰু ল'ৰাৰ ৰূপত দেখা পাইছে, অৰ্থাৎ অগণ্য জনসংখ্যাৰ এটা বৃহৎ জাতিক শাসন কৰাৰ যোগ্যতা তেওঁৰ নাই। ঈশ্বৰৰ পৰিচৰ্যাত থকা আমি অনেকেই আমাৰ নিজৰ অযোগ্যতা আৰু অভাৱ দেখা পাব নাজানো। আমাৰ কোনো এজনো ঈশ্বৰৰ পৰিচৰ্যা কৰিবৰ বাবে আমি আচলতে যোগ্য নহওঁ, আৰু আমি যদি সেই কথাত চেতনাযুক্ত হওঁ তেন্তে ঈশ্বৰে আমাক সহায় কৰিবলৈ আমি ঈশ্বৰক সুযোগ দিব পাৰোঁ। 9 নম্বৰ পদ, এতেকে তোমাৰ প্ৰজাবিলাকৰ বিচাৰ কৰিবৰ অৰ্থে ভাল বেয়া বুজিবলৈ তোমাৰ দাসক প্ৰজ্ঞাযুক্ত মন দিয়া, কিয়নো যাৰ ভাৰ ববলৈ গধুৰ তোমাৰ এনে জাতিৰ বিচাৰ কৰা কাৰ সাধ্য। ঈশ্বৰৰ লোকসকলক শাসন কৰিব পাৰিবৰ বাবে চলোমনে ঈশ্বৰৰ পৰা এখন প্ৰজ্ঞাযুক্ত অন্তৰ ভিক্ষা কৰিছিল। আমি সদায়েই কওঁ যে চলোমনে ঈশ্বৰৰ পৰা প্ৰজ্ঞা যাচনা কৰিছিল, কিন্তু কেনেধৰণৰ প্ৰজ্ঞা যাচনা কৰিছিল বাৰু? ৰাজনৈতিক জ্ঞান নে ৰাজনীতিজ্ঞ লোক হ'ব পৰাৰ জ্ঞান? তেওঁ যি বিচাৰিছিল সেয়া আছিল ঈশ্বৰৰ লোকৰ এটা বৃহৎ জাতিক ঠিকমতে শাসন কৰিবলৈ আৰু জাতিটোৰ স্বাৰ্থৰ হকে একো একোটা সিদ্ধান্ত ল'ব পৰাৰ প্ৰজ্ঞা। সেয়া এক প্ৰকাৰ ৰাজনৈতিক জ্ঞানেই আছিল। আধ্যাত্মিক ৰূপে ঠিক বেঠিক চিনি পোৱাৰ বৰ চলোমনে ঈশ্বৰৰ পৰা খোজা নাছিল। ৰাজশাসন কৰিবলৈ ঈশ্বৰৰ পৰা চলোমনে প্ৰজ্ঞা যাচনা কৰিছিল আৰু ঈশ্বৰে তাকেই চলোমনক দিছিল তেওঁৰ গোটেই জীৱনকালৰ বাবে। 10 নম্বৰ পদৰ পৰা আমি পাওঁ ঈশ্বৰে চলোমনৰ অনুৰোধৰ দৰে তেওঁক প্ৰজ্ঞা দান কৰাৰ কথা। চলোমনে তেওঁৰ প্ৰজাসকলৰ বাবে বৰ প্ৰজ্ঞাপূৰ্ণ সিদ্ধান্তসমূহ ল'বলৈ ইচ্ছা কৰিছিল। আজি আমাৰ চলাওঁতসকলৰ মাজত ৰোগীয় অৱস্থা আমি বাৰু কিয় দেখা পাওঁ? হয়, আজি আমাৰ চলাওঁতসকলক কেৱল স্থান, মান আৰু ক্ষমতা লাগে, কিন্তু তেওঁলোকে কোনোধৰণৰ ঐশ্বৰিক জ্ঞান বা আশীৰ্বাদৰ কথাই নাভাবে। তেওঁলোকৰ প্ৰায় প্ৰতিগৰাকীয়ে কয় তেওঁলোক যোগ্য চলাওঁতা, তেওঁলোকে বহু কাম কৰিব পাৰে, তেওঁলোকে সকলো ধৰণৰ সমস্যা নোহোৱা কৰিব পাৰে। কিন্তু আজি আমি যেনেকুৱা সময়ৰ মাজেৰে পাৰ হ'ব ধৰিছোঁ, সেই সময়ত আমি এনেকুৱা সমস্যামুক্ত সময় বুলি আমি ক'ব পাৰোঁনে? নিশ্চয় নোৱাৰোঁ। চলোমনৰ দৰে তেওঁলোকে যদি কেৱল ক'ব জানিলেহেঁতেন যে তেওঁলোক সৰু ল'ৰা মাথোন, বাহিৰলৈ ওলাবলৈ আৰু ভিতৰলৈকো সোমাবলৈ নাজানে, তেন্তে আজি আমি পৃথিৱীখনৰ বহু পৰিৱৰ্তন দেখা পাব পাৰিলোহেঁতেন। চলোমনে লিখা হিতুপদেশ আৰু উপদেশক পুস্তক দুখন পঢ়িলে আমি গম পাওঁ ঈশ্বৰে চলোমনক ৰাজশাসন কৰিবলৈ কিমান পৰ্যাপ্ত পৰিমাণে ৰাজনৈতিক প্ৰজ্ঞা দান কৰিছিল। ঈশ্বৰে চলোমনক যাচনা নকৰা বৰ আৰু আশীৰ্বাদেৰেও আশীৰ্বাদ কৰিছিল, বহু ধন দৌলত আৰু মান সন্মান দান কৰিছিল আৰু কৈছিল যে দেউতাক দায়ুদে যি উচ্চ মানদণ্ডৰ জীৱন ধাৰণ কৰিছিল, তেনে উচ্চ মান বিশিষ্ট জীৱন ধাৰণ যদি তেওঁ কৰে তেন্তে তেওঁক অধিক আশীৰ্বাদ কৰিব। 15 নম্বৰ পদত কৈছে যে সপোনত ঈশ্বৰৰ সৈতে সাক্ষাৎ হোৱা অৱস্থাৰ পৰা চলোমনে সাৰ পাই উঠি জিৰচালেমলৈ আহি হোম আৰু শান্তিৰ বলি নিয়ম চন্দুকৰ সন্মুখত থিয় হৈ উৎসৰ্গ কৰিলে। হোম বলিয়ে প্ৰভু যীশুক আঙুলিয়াই আৰু শান্তিৰ বলিয়ে প্ৰভু যীশুখ্ৰীষ্টই প্ৰাণ আহুতি দি শান্তি স্থাপন কৰাক বুজায়। প্ৰিয় শ্ৰোতা, 16 নম্বৰ পদৰ পৰা 27 নম্বৰ পদলৈ পঢ়িলে আমি দেখো যে ঈশ্বৰে ইতিমধ্যেই চলোমনক ঐশ্বৰিক প্ৰজ্ঞা দান কৰিছিল আৰু তাৰ ফলত চলোমনে সেই প্ৰজ্ঞা প্ৰদৰ্শনো কৰি দেখুৱাইছিল। এটি সন্তানক লৈ দুগৰাকী তিৰোতা মানুহে মাতৃত্ব দাবী কৰাৰ ক্ষেত্ৰত প্ৰকৃত মাতৃগৰাকীক বৰ প্ৰজ্ঞাৰ বিচাৰেৰে বিচাৰ কৰি উলিওৱাৰ দ্বাৰাই। তাৰ পাছত 28 নম্বৰ পদত কি কোৱা হৈছে চাওকচোন। ৰজাই এই যি বিচাৰ নিষ্পত্তি কৰিলে, ইয়াকে শুনি গোটেই ইছৰাইলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে বিচাৰ কৰিবৰ অৰ্থে তেওঁৰ ভিতৰত ঈশ্বৰে দিয়া প্ৰজ্ঞা আছে। বহু জ্ঞানৰ কামৰ মাজত এয়া এটা মাথোন উদাহৰণহে আছিল, কিন্তু তেওঁৰ সেই প্ৰজ্ঞা ঈশ্বৰৰ পৰা অহা প্ৰজ্ঞা বুলি মানুহবোৰে বুজি পাইছিল আৰু তাৰ দ্বাৰাই মানুহবোৰৰ পৰা তেওঁ সন্মান আহৰণ কৰিবলৈ সক্ষম হৈছিল। এতিয়া আমি চাৰি নম্বৰ অধ্যায়টোৰ পৰা চাওঁ হওক। এই অধ্যায়টোত আমি দেখা পাওঁ ছলোমনৰ ৰাজ্য শাসনত শান্তি আৰু প্ৰগতি। দেখাত ছলোমনক শান্তিৰাজ যেন দেখা যায় আৰু তেওঁৰ দেউতাক দাউদক যোদ্ধাৰু যেন ধাৰণা হয়। কিন্তু ছলোমনৰ ৰাজশাসনত শান্তি বিৰাজ সম্ভৱ হৈছিল দাউদৰ বাবেহে। ইয়াত আমাৰ বাবে এটা আধ্যাত্মিক শিক্ষাও আছে। আজি যে আমাৰ অনেকৰ ঈশ্বৰৰ সৈতে শান্তি স্থাপন হৈছে, সেইটো সম্ভৱ হৈছে একমাত্ৰ আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টই ছয়তানৰ সৈতে ভীষণ যুদ্ধ কৰি ছয়তানক কালবাৰীৰ ক্ৰুচত পৰাজিত কৰাৰ ফলতহে। এই অধ্যায়টোৰ প্ৰথম কেইপদমানত আমি পাওঁ ৰাজশাসনত ছলোমনক সহায় কৰিবলৈ তেওঁৰ মন্ত্ৰীসভা আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ নামৰ এখন তালিকা। তেওঁলোকৰ মাজৰেই দুই চাৰিগৰাকী নিশ্চয় দাউদৰ নাতিপুতিও আছিল, যদি তেওঁলোকে নিজকে যোগ্য ব্যক্তিৰূপে প্ৰমাণ কৰিব পাৰিছিল, কাৰণ পাঁচ নম্বৰ পদত অজৰিয়াৰ নাম উল্লেখ কৰা হৈছে। এই অজৰিয়া হয় দাউদৰ পুত্ৰ নাথান নহয় ভাববাদী নাথানৰ পুতেক আছিল। সাত নম্বৰ পদত ছলোমনৰ বাৰগৰাকী বিষয়াই ৰাজগৃহৰ যিদৰে ৰচদ পাতি যোগানৰ ব্যৱস্থা কৰিছিল, সেয়া আছিল আচলতে কৰ সংগ্ৰহ কৰাৰ এটা নমুনা। ইছৰাইলৰ প্ৰত্যেকটো ফৈদৰ পৰাই এই বিষয়াসকলক নিযুক্তি দিয়া হৈছিল। আঠ নম্বৰ পদৰ পৰা ঊনৈশ নম্বৰ পদলৈকে আমি পাওঁ এই বিষয়াসকল ক'ৰ পৰা আছিল আৰু তেওঁলোকৰ নাম কি কি আছিল। বিশ নম্বৰ পদৰ পৰা আমি পাওঁ ছলোমন ৰজাৰ ৰাজত্বৰ কালৰ দেশজোৰা শান্তি আৰু প্ৰগতিৰ কথা। যুদ্ধৰ অৱসান ঘটিছিল, সকলোৰে বাবে প্ৰয়োজনীয় সকলো বস্তু জোৰাওকৈ আছিল। ছলোমন ৰজাৰ এই শান্তি আৰু প্ৰগতিয়ে আহিবলগীয়া হাজাৰ বছৰীয়া ৰাজত্বৰ দিনলৈকো আঙুলিয়ায়। ছলোমনৰ সেই সময়ত সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত আছিল। আজিৰ যুগত কিন্তু সুৰক্ষা আৰু নিৰাপত্তাৰ দুৰ্ঘোৰ অভাৱ হৈছে। যিচয়া ৫৭ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদৰ দুষ্টলোকৰ নিমিত্তে কোনো শান্তি নাই বোলা কথাষাৰেই আখৰে আখৰে ফলি আছে। ঈশ্বৰৰ দৃষ্টিত আজিৰ যুগৰ আমিবিলাক মানুহ দুষ্ট বুলি গণিত হৈছো, কিন্তু শান্তিৰাজ প্ৰভু যীশুখ্ৰীষ্ট যিদিনা এই জগতলৈ ঘূৰি আহিব, সেইদিনা অৱশ্যে জগতত জৰুৰ শান্তি বিৰাজ কৰিব। ছলোমনৰ দিনৰ প্ৰত্যেক মানুহেই নিৰ্ভয় আৰু নিৰ্বিঘ্নে নিজৰ ডিমৰু আৰু আঙুৰৰ বাৰীত বাস কৰিব পাৰিছিল। কোনো মানুহ অধিক ধনী বা অতিপাত দুখীয়া নাছিল। কোনোবাই তলাতল দালানত আৰু কোনোবাই ছালৰ ফুটাৰে আকাশৰ তৰা দেখা পোৱা জুপুৰীত বাস কৰিবলগীয়া নহৈছিল। ২৬ নম্বৰ পদত চাওক যে ছলোমনৰ ৪০ হাজাৰ ঘোঁৰাশাল আছিল, তাৰমানে স্বৰ্গীয় প্ৰজ্ঞাৰ অধিকাৰী হৈও তাৰ বিপৰীতে ঘোঁৰা বৃদ্ধি নকৰিবলৈ ঈশ্বৰে দিয়া আজ্ঞালৈ কাণ সাৰ নকৰি তেওঁ ঘোঁৰা বৃদ্ধি কৰিছিল। এই আজ্ঞা ঈশ্বৰে দ্বিতীয় বিৱৰণ ১৭ নম্বৰ অধ্যায়ৰ ১৬ পদতেই দি থৈছিল। তেওঁ ৰজাক অতিশয়ৰূপে ঘোঁৰা বৃদ্ধি কৰিবলৈ হাক দিছিল। কিয় বাৰু? কাৰণ ঘোঁৰা হৈছে ৰণ বিগ্ৰহৰ বাহন। ২৯ নম্বৰ পদৰ পৰা শেষ পদ অৰ্থাৎ ৩৪ পদলৈকে পঢ়িলে আমি পাওঁ যে ঈশ্বৰে ছলোমনক অতিশয় অধিক স্বৰ্গীয় জ্ঞান আৰু বুদ্ধি দান কৰিছিল। সমুদ্ৰৰ পাৰৰ বালিৰ নিচিনা বাহুল্য বিষয়বোৰ বুজিব পৰা সকলো জ্ঞান তেওঁ ঈশ্বৰৰ পৰা পাইছিল। ৩১ নম্বৰ পদত উল্লেখ কৰা চাৰিগৰাকী তেতিয়াৰ দিনৰ প্ৰখ্যাত জ্ঞানীসকলৰ বহু ওপৰত তেওঁ আছিল। আমাক কোৱা হৈছে যে তেওঁ তিনি হাজাৰ হিতুপদেশ মানুহক দিছিল। এই তিনি হাজাৰৰেই মাত্ৰ কেইবাশমানহে হিতুপদেশ বাইবেলত লিপিবদ্ধ কৰা আছে। এহেজাৰ পাঁচটা গীত লিখিছিল, অৰ্থাৎ তেওঁ এজন গীতিকাৰো আছিল। তেওঁ আনকি পক্ষীবিদ আৰু উদ্ভিদবিদো আছিল। মুঠ কথাত ক'বলৈ হ'লে ঈশ্বৰে তেওঁক এনে প্ৰজ্ঞাদান কৰিছিল যে তেওঁ নজনা বা ক'ব নোৱাৰা একোৱেই নাছিল। প্ৰিয় শ্ৰোতা, ছলোমনৰ দৰে ঈশ্বৰে আমাকো জ্ঞান পিপাসু কৰি তোলক, এনে কামনাৰে আজিৰ আলোচনা সামৰণি মাৰিছো। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
তোমাক মাতিছে আজি
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
বন্ধু, তোমাৰ হৃদয়ৰ দুৱাৰ কোনে আজি টুকুৰিয়া, শুনা এবাৰ নীৰৱে কাণ পাতি কোনে টুকুৰিয়া, কোনে বাৰু টুকুৰিয়া,
তোমাক মাতিছে আজি, যিশুৱে তোমাক মাতিছে আজি, লাভ বিলাস আৰু ভোগ বিলাসত যদিহে বন্ধু আছা মুজি,
লাভ বিলাস আৰু ভোগ বিলাসত যদিহে বন্ধু আছা মুজি,
এবাৰ থমকি ৰৈ নীৰৱে শুনা, যিশুৱে মাতিছে আজি,
এবাৰ থমকি ৰৈ নীৰৱে শুনা, যিশুৱে মাতিছে আজি,
বন্ধু তোমাৰ হৃদয়ৰ দুৱাৰ কোনে আজি টুকুৰিয়া, শুনা এবাৰ নীৰৱে কাণ পাতি কোনে টুকুৰিয়া, বাৰু টুকুৰিয়া,
তোমাক মাতিছে আজি,
বন্ধু
তোমাক মাতিছে আজি, যিশুৱে তোমাক মাতিছে আজি,
তোমাৰ জীৱন নাম থৌকি বাথো ধুমুহাৰাজ ফালন, মুকলি কৰি হৃদয় দুৱাৰ যদিহে যিশুক আহ্বান কৰা, নিশ্চয় যিশুক কৰিব প্ৰৱেশ, আজিয়ে পৰিত্ৰাণ পাবা,
বন্ধু তোমাৰ হৃদয়ৰ দুৱাৰ
কোনে আজি টুকু, এবাৰ নীৰৱে কাণ পাতি কোনে টুকুৰিয়া, কোনে বাৰু টুকুৰিয়া,
যিশুৱে তোমাক মাতিছে আজি, যিশুৱে তোমাক মাতিছে আজি, যিশুৱে তোমাক।